দ্বিতীয় চমুৱেল সোতৰ অধ্যায়। তাৰ পাছত অহিথুফলে অবছালোমক ক'লে, মোক আপুনি 12,000 লোকক বাছি ল'ব দিয়ক, আৰু মই আজি ৰাতিয়েই উঠি গৈ দাউদৰ পিছত খেদি যাওঁ। যেতিয়া তেওঁ ক্লান্ত আৰু দুৰ্বল হোৱা যেন দেখিম, মই হঠাৎ তেওঁক আক্ৰমণ কৰি ত্ৰাহত পেলাম। তাতে তেওঁৰ লগৰ সকলো মানুহ পলাই যাব, আৰু মই অকল ৰজাকহে বধ কৰিম। এইদৰে মই সকলো লোকক আপোনাৰ ফাললৈ আনিম। যিদৰে এজনী কন্যা তেওঁৰ স্বামীৰ ওচৰলৈ আহে, তাতে সকলো লোক আপোনাৰ অধীনত শান্তিৰে থাকিব। তেতিয়া অহিথুফলৰ এই কথাত অবছালোম আৰু ইজৰাইলৰ সকলো বৃদ্ধ লোকে সন্তোষ পালে। তেতিয়া অবছালোমে ক'লে, এতিয়া অকিয়া হুছয়ক মাতা, আৰু তেওঁ কি কয় সেই বিষয়ে আমি শুনো। তেতিয়া হুছয় অবছালোমৰ ওচৰলৈ আহিল। তেতিয়া অবছালোমে তেওঁক অহিথুফলে কোৱা কথাষাৰ বুজাই ক'লে, আৰু হুছয় সুধিলে, বোলে, অহিথুফলে যি কথা ক'লে আমি সেইদৰে কৰিমনে? যদি কৰিব নালাগে তেনেহ'লে আপুনিয়ে আমাক পৰামৰ্শ দিয়ক। তেতিয়া হুছয়ে অবছালোমক ক'লে, অহিথুফলে এইবাৰ দিয়া দিহা ভাল নহয়। হুছয়ে আৰু ক'লে, আপুনি জানে যে আপোনাৰ পিতৃ আৰু তেওঁ লোকসকল বীৰ যোদ্ধা, আৰু তেওঁলোকৰ খং পোৱালি কাঢ়ি নিয়া হাবিৰ ভালুকৰ দৰে। আপোনাৰ পিতৃ এজন যোদ্ধাৰো, তেওঁ সৈন্যসকলৰ লগত আজি ৰাতি নাথাকিব। চাওক, এতিয়া তেওঁ হয়তো কোনো এটা গাঁতত নাইবা আন কোনো ঠাইত লুকাই আছে। তেতিয়া এনে ঘটিব যে আৰম্ভণতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ'ব, আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক'ব বোলে, অবছালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে। সেই সময়ত যিসকল হাঁহিয়াল লোক, যিসকলৰ সাহস সিংহৰ নিচিনা, তেওঁলোককো পমি যাব, কাৰণ আপোনাৰ পিতৃ যে এজন বীৰ পুৰুষ আৰু তেওঁৰ লগৰ লোকসকলো যে হাঁহিয়াল, সেই বিষয়ে সকলো ইজৰাইলে জানে। কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানেৰে পৰা বেৰছেবালৈকে সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইজৰাইলক আপোনাৰ আগত গোট খুওৱা হওক, আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওক। তেতিয়া যিকোনো ঠাইত তেওঁক পোৱা যাব, সেই ঠাইতে আমি তেওঁৰ গুৰিত উপস্থিত হৈ মাটি নিয়ৰ পৰাৰ দৰে তেওঁৰ ঢাকি ধৰিল। তাতে তেওঁক আৰু তেওঁৰ লগত যোৱা মানুহৰ মাজৰ কোনো এজনকো অৱশিষ্ট নাৰাখিম। যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইজৰাইলে সেই নগৰলৈ জৰি আনিব, আৰু আমি সেই নগৰখন বান্ধি জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব। তেতিয়া অবছালোম আৰু ইজৰাইলৰ লোকসকলে ক'লে, অহিথুফলৰ পৰামৰ্শতকৈ অকিয়া হুছয়ৰ দিহাই উত্তম, কিয়নো অবছালোমৰ ওপৰত অমংগল ঘটাবৰ কাৰণে অহিথুফলৰ উত্তম পৰামৰ্শ ব্যৰ্থ কৰিবলৈ জিহুৱাই সেই বিষয়ে স্থিৰ কৰিছিল। তাৰ পাছত হুছয়ে চদুক আৰু অবিয়াথৰ এই দুজন পুৰোহিতক ক'লে, অহিথুফলে অবছালোমক আৰু ইজৰাইলৰ বৃদ্ধ লোকসকলক এনে তেনে পৰামৰ্শ দিছিল, কিন্তু মই হ'লে অন্য পৰামৰ্শ দিলোঁ। এতেকে তোমালোকে বেগাই দাউদৰ ওচৰলৈ মানুহ পঠিয়াই তেওঁ কোৱা যে আপুনি আজি ৰাতি আৰাবাহৰ মৰুপ্ৰান্তৰ পাৰ ঘাটত নাথাকিব, কিন্তু কোনো প্ৰকাৰে সেই ঠাই পাৰ হৈ যাব, নহ'লে মহাৰাজ আৰু আপোনাৰ লগৰ সকলো লোক গ্ৰাহিত হ'ব। সেই সময়ত জোনাৰ্থন আৰু অহিমাস অইন ৰুগেলৰ জুৰিত বাস কৰি আছিল। তাতে এগৰাকী দাসীয়ে গৈ গৈ তেওঁলোকক বাতৰিসমূহ দিছিল। এইদৰে তেওঁলোকে দাউদ ৰজাৰ ওচৰত বাতৰি দিবলৈ যায়, যাতে তেওঁলোকক নগৰত সোমোৱা কোনো লোকে দেখা নাপায়। কিন্তু এইবাৰ এজন যুৱকে তেওঁলোকক দেখি অবৰচালোমৰ আগত জনালে। তেতিয়া জোনাৰ্থন আৰু অহিমাস দুয়ো শীঘ্ৰে গুচি গৈ বহুৰিমত থকা এজন মানুহৰ ঘৰত উপস্থিত হ'ল। সেইজন মানুহৰ চোতালত এটা নাদ আছিল আৰু দুয়ো সেই নাদলৈ নামি গ'ল। তেতিয়া সেই মানুহজনৰ পত্নীয়ে নাদৰ মুখত কাপোৰ এখন পাৰি তাৰ ওপৰত খৰিচা পিঠাগুড়ি মেলি দিলে। তাতে জোনাৰ্থন আৰু অহিমাস সেই নাদত থকা বুলি কোনেও নাজানিলে। পাছত অবৰচালোমৰ ডাকবোৰে সেই ঘৰৰ মহিলাগৰাকীৰ ওচৰলৈ গৈ সুধিলে, অহিমাস আৰু জোনাৰ্থন ক'ত আছে? তেতিয়া সেই মহিলাগৰাকীয়ে তেওঁলোকক ক'লে, তেওঁলোক নদীখন পাৰ হৈ গ'ল। তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপায় জেৰুচালেমলৈ ঘূৰি আহিল। তেওঁলোক গুচি যোৱাৰ পাছত জোনাৰ্থন আৰু অহিমাস নাদৰ বাহিৰলৈ উঠি আহিল। তাৰ পাছত দুয়ো ডায়ুদ ৰজাক বাতৰি দিবলৈ গ'ল। তেওঁলোকে তেওঁক ক'লে, আপোনালোক উঠক আৰু বেগাই পানীখিনি পাৰ হৈ যাওক, কিয়নো অহিথুফলে আপোনালোকৰ বিৰুদ্ধে এনে তেনে পৰামৰ্শ দিলে। তেতিয়া ডায়ুদ আৰু তেওঁৰ লগৰ সকলোৱে উঠি জৰ্দন পাৰ হ'ল। ৰাতিপুৱালৈ জৰ্দন পাৰ নোহোৱালৈকে তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিল। পাছত যেতিয়া অহিথুফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে, তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুচি গ'ল। তেওঁ নিজৰ নগৰত থকা নিজৰ ঘৰলৈ গৈ নিজৰ ঘৰৰ বিষয়ে দিহা দি নিজে নিজৰ ডিঙিত ফাঁচ লগালে। তাতে তেওঁ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ'ল। অবৰচালোমক পৰাজয় কৰা আৰু তেওঁ মৰণ। তাৰ পাছত ডায়ুদে মহনিয়মত আছিল, অবৰচালোমে হলে সকলো ইজৰাইল লোকৰ সৈতে জৰ্দন পাৰ হ'ল। তেতিয়া অবৰচালোমে যোৱাবৰ সলনি অমাছাক প্ৰধান সেনাপতি পাতিলে। অমাছা ইজৰাইলীয়া জিথু নামেৰে এজন মানুহৰ পুত্ৰ আছিল। সেই মানুহজনে যোৱাবৰ মাক চৰুয়াৰ ভনীয়েক নাহশ্বৰ জীয়েক অবিগলত গমন কৰিছিল। তাৰ পাছত ইজৰাইল আৰু অবৰচালোমে গিলিয়ড দেশত চাউনি পাতিলে। যি সময়ত ডায়ুদে মহনয়মত আছিল, অম্মুনৰ সন্তানসকলৰ ৰব্বাত থকা নাহশৰ পুত্ৰ চুবিয়ে লুট দবাৰত থকা অমিয়েলৰ পুত্ৰ মাখিয়ে আৰু ৰুগিলিমত থকা গিলিয়দিয়া বৰ্জিয়লেৰে ডায়ুদৰ আৰু তেওঁৰ লগৰ লোকসকলৰ কাৰণে শয্যা, চৰিয়া, মাটিৰ পাত্ৰ, ঘেঁহু, জপ, আটাগুৰি, ভজা শস্য, লেচেৰামাহ, মচুৰমাহ, ভজামাহ, মৌ, মাখন, মেৰৰ জাক আৰু গৰুৰ গাখীৰৰ পনীৰ আনিলে। এই লোকসকলে কৈছিল যে লোকসকলে মৰুপ্ৰান্তত ক্ষুধাটোৰ শ্ৰান্ত আৰু তৃষ্ণাটোৰ হৈছে।